এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে। অসম চৰকাৰে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে দেখুওৱা আৰ্হি অনুসৰি ৰাজ্যখনত 17খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় শীঘ্ৰে নিৰ্মাণ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে এই বিদ্যালয় স্থাপনৰ বাবে 50% অধিক অনুসূচিত জনজাতিৰ লোক থকা খণ্ডসমূহ বাছনি কৰা হৈছে। এই বিদ্যালয়সমূহ বাক্সা জিলাৰ দলবাৰী, জালাহ আৰু সৰুপেটা, বৰপেটাৰ খৰাধৰা, কাৰ্বি আংলঙৰ হাওৰাঘাট আৰু চিলনিজান, পশ্চিম কাৰ্বি আংলঙৰ ডংকা, গোৱালপাৰাৰ দুধনৈ, কামৰূপৰ বুকু, ওদালগুৰিৰ খৈৰাবাৰী, কোকৰাঝাৰৰ বেদলাংমাৰী, ডিমাহাছৰ আৰ্দাওৰপুৰ, মাহুৰ আৰু হাৰাংগাজত স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে। প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ অধীনত শিক্ষা নবীশ হিচাপে নিযুক্ত হবলৈ ইচ্ছুক যুৱক যুৱতীসকলৰ বাবে কালি বিয়লি 5 বজাৰ পৰা pminternship.mca.gov.in পৰ্টেল মুকলি কৰা হৈছে। এই পৰ্টেলত এতিয়ালৈকে 193 কোম্পানীয়ে 90,849 ইণ্টাৰ্ণশ্বিপৰ সুযোগ আগবঢ়াইছে। যুৱক যুৱতীসকলক 24 ক্ষেত্ৰত ইণ্টাৰ্ণশ্বিপৰ বাবে সুবিধা আগবঢ়োৱা হৈছে। কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে চলিত বিত্তীয় বৰ্ষত 1,25,000 প্ৰাৰ্থীক এই আঁচনিৰ দ্বাৰা সামৰি লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে লক্ষ্য লৈছে। এই পৰ্টেলত সম্প্ৰতি অপাৰেশ্যন মেনেজমেণ্ট, উৎপাদন, ব্যৱস্থাপনা, বিক্ৰী আৰু বিপণনকে ধৰি বিভিন্ন ক্ষেত্ৰত ইণ্টাৰ্ণশ্বিপৰ সুযোগ দিয়া হৈছে। দেশৰ মুঠ 737খন জিলাত এই আঁচনিৰ সুযোগ প্ৰদান কৰা হ'ব। 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই আঁচনিৰ বিষয়ে ঘোষণা কৰিছিল। ইয়াৰ অধীনত 21-24 বছৰ বয়সৰ ভিতৰত 1 কোটি প্ৰাৰ্থীক 5 বছৰৰ ভিতৰত কৰ্মসংস্থাপন যোগ্য কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। প্ৰাৰ্থীসকলে 12 মাহৰ বাবে মাহিলী 5,000 টকাকৈ আৰ্থিক সাহায্য আৰু 6,000 টকাকৈ এককালীন অনুদান লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰে যোৱা 3 অক্টোবৰত এই পৰ্টেলটো মুকলি কৰিছিল। এই প্ৰকল্পৰ অধীনত 2 ডিচেম্বৰৰ পৰা ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী আৰম্ভ হ'ব। অসম চৰকাৰে অহা 3-9 নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালন কৰিব। এই সপ্তাহৰ কাৰ্যসূচী হিচাপে বিশ্ববিদ্যালয়, মহাবিদ্যালয়, বিদ্যালয় আৰু নাগৰিক সমাজৰ সংগঠনসমূহৰ সহায়ত অসমীয়া সাহিত্যিক পণ্ডিতসকলৰ অৱদানক সন্মান জনোৱা হ'ব। উল্লেখযোগ্য যে যোৱা 3 অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল। এই স্বীকৃতিক উদযাপনৰ বাবে অসমীয়া ভাষা উত্তৰণৰ দিশত অৰিহণা আগবঢ়োৱা সাহিত্যিক আৰু পণ্ডিতসকলৰ সৃষ্টিকৰ্মৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ইয়াৰ জৰিয়তে অসমৰ জনসাধাৰণে অসমীয়া ভাষাক দিয়া যথাযোগ্য স্বীকৃতিৰ বাবে প্ৰধানমন্ত্ৰী মোদীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিব বুলিও মুখ্যমন্ত্ৰী প্ৰকাশ কৰে। অসমৰ দীতিমণি সোণোৱাল আৰু সুদিত্য বৰুৱাই হিমাচল প্ৰদেশত চলি থকা IWLF জুনিয়ৰ যুৱ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলন প্ৰতিযোগিতাত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰিছে। আজি নিশা সামৰণি পৰিবলগীয়া এই প্ৰতিযোগিতাত অসমে এতিয়ালৈকে 5টা সোণ, 5টা ৰূপ আৰু 4টা ব্ৰঞ্জসহ মুঠ 14টা পদক লাভ কৰিছে। পুৰুষৰ 89 কিলোগ্ৰাম শাখাত সুদিত্য স্নেচত 140 কেজি, ক্লিন এণ্ড জাৰ্কত 175 কেজিসহ মুঠ 315 কিলোগ্ৰাম ভাৰোত্তোলনেৰে সোণৰ পদক অৰ্জন কৰে। একেদৰে দীতিমণিয়ে মহিলাৰ 64 কিলোগ্ৰাম শাখাত মুঠ 210 কিলোগ্ৰাম ভাৰোত্তোলন কৰি ৰূপৰ পদক অৰ্জন কৰে। অসমৰ সংগীতা সাধনীদাৰে জুনিয়ৰ ছোৱালীৰ 76 কিলোগ্ৰাম শাখাত ৰূপ, চাণক্য বৰা 102 কিলোগ্ৰাম যুৱ শাখাত ব্ৰঞ্জ আৰু ভাৱনা গগৈয়ে 59 কিলোগ্ৰাম যুৱ শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। শ্বাৰজাহত অনুষ্ঠিত মহিলাৰ টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপৰ এখন খেলত আজি ভাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। অষ্ট্ৰেলিয়াই টছত জিকি প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই ভাৰতক জয়ৰ বাবে 152 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। নিউজিলেণ্ডৰ হাতত পৰাজিত ভাৰতৰ বাবে আজিৰ খেলখন অতিকে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। ভাৰত আৰু নিউজিলেণ্ড গ্ৰুপৰ পইণ্ট তালিকাৰ দ্বিতীয় স্থানৰ দূৰত আছে। দুয়োটা দলে 4 পইণ্টকৈ লাভ কৰিছে যদিও নিউজিলেণ্ড গড় ৰাণৰ হাৰৰ ভিত্তিত ভাৰততকৈ পিছত আছে। গ্ৰুপ বি দক্ষিণ আফ্ৰিকা 6 পইণ্টেৰে তালিকাৰ শীৰ্ষত আৰু ৱেষ্ট ইণ্ডিজ 4 পইণ্টেৰে দ্বিতীয় স্থানত আছে। আনহাতে আজি বিয়লি 3:30 বজাত অনুষ্ঠিত প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ এখন খেলত ইংলেণ্ডে স্কটলেণ্ডৰ বিৰুদ্ধে 10 উইকেটত জয়লাভ কৰে। আকাশবাণী গুৱাহাটীৰ যুৱবাণীৰ সংগীত শিল্পী হিচাপে স্বীকৃতিৰ বাবে অফলাইন আবেদনৰ ব্যৱস্থা কৰা হৈছে। অসমীয়া আধুনিক গীত, কামৰূপী আৰু গোৱালপৰীয়া লোকগীত, বৰগীত, ভজন, গজল, খেয়াল, ৰবীন্দ্ৰ সংগীত, বাদ্য সংগীত আৰু লোকবাদ্য সংগীত শিতানৰ একক শাখাত আৰু দলীয় শাখাত জিকিৰ জাৰি, বিহুগীত, টোকাৰী গীত, দিহানামত ইচ্ছুক প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। উল্লেখযোগ্য যে দলীয় শাখাত বাদ্যশিল্পীসহ 5ৰ পৰা 8জন সদস্যহে থাকিব পাৰিব তথা দলৰ সদস্যসকলৰ ফটো সংলগ্ন কৰি সকলোৰে নাম উল্লেখ কৰিব লাগিব। আবেদনকাৰীয়ে আবেদন প্ৰ পত্ৰ, অনলাইন মাচুল পৰিশোধৰ বাবে যাৱতীয় তথ্য আৰু নিয়মাৱলী আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজ AIR গুৱাহাটীৰ পৰা ডাউনলোড কৰিব পাৰিব অথবা আকাশবাণী গুৱাহাটীৰ অভ্যৰ্থনা কক্ষৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আবেদন প্ৰ পত্ৰ পূৰ কৰি 25 অক্টোবৰৰ ভিতৰত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অভ্যৰ্থনা কক্ষত জমা দিব লাগিব।